যাত্ৰা পুস্তক এক অধ্যায়। ইজৰাইলৰ সন্তানসকলৰ বৃদ্ধি। যাকোবৰ লগত ইজৰাইলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিছৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম ৰুবেন, চিমিউন, লেবি আৰু যিহুদা, ইছাখৰ, জবুলুন আৰু বিন্যামিন, দান আৰু নপ্তালি, গাদ আৰু আছেৰ। যাকোবৰ বংশধৰ সৰ্বমুঠ 17 জন আছিল। ইতিমধ্যে যোছেফ মিছৰত আছিল। তাৰ পাছত যোছেফ, তেওঁৰ ভাই ককাইসকল আৰু সেই প্ৰজন্ম সকলোৱে মৃত্যু হ'ল। ইজৰাইলৰ সন্তানসকল বহুবংশ হৈ সংখ্যাত বৃদ্ধি পালে আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ'ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ'ল। ইজৰাইলৰ সন্তানসকলে উপদ্ৰৱ পোৱা, তাৰ পাছত মিছৰত যোছেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ'ল। তেওঁ প্ৰজাসকলক তেওঁ ক'লে, হে ইজৰাইল, জাতিক চোৱা, তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত। আহা, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁ হওক, নহ'লে তেওঁলোক অবিৰতভাৱে বৃদ্ধি পাব আৰু কোনো যুদ্ধ হ'লে তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব আৰু দেশ ত্যাগ কৰি যাব। সেয়ে তেওঁলোকক কঠিন পৰিশ্ৰমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্বাৱধায়ক নিযুক্ত কৰিলে। ইজৰাইলী লোকসকলে পৃথুম আৰু ৰামিছেছ নামেৰে ফৰোণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে। কিন্তু মিছৰীয়াসকলে যিমান বেছিকৈ ইজৰাইলীসকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিছৰীয়াসকলে ইজৰাইলী লোকসকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে। মিছৰীয়াসকলে ইজৰাইলী লোকসকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল। চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোৱা বোকাৰে ইটা প্ৰস্তুত কৰা আৰু পথাৰৰ সকলোবিধৰ কামৰ দ্বাৰাই তেওঁলোকক জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল। তাৰ পাছত মিছৰৰ ৰজাই চিপ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰিয়া ধাত্ৰীৰ লগত কথা পাতিলে। ৰজাই ক'লে, যি সময় তোমালোকে ইব্ৰিয়া মহিলাসকলক প্ৰসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা। যদি সেই সন্তান ল'ৰা হয়, তেনেহ'লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ'লে তাইক জীয়াই থাকিবলৈ দিবা। কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়েহে মিছৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি তাৰ পৰিৱৰ্তে ল'ৰা শিশুবিলাকক জীয়াই ৰাখিলে। মিছৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক'লে, তোমালোকে কিয় ল'ৰা শিশুবিলাকক জীয়াই ৰাখিলা? তেতিয়া ধাত্ৰী দুজনীয়ে ফৰোণক ক'লে, ইব্ৰিয়া মহিলাসকল মিছৰীয়া মহিলাসকলৰ দৰে নহয়, তেওঁলোক সবল আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে। ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোকসকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ'ল। ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে। পাছত ফৰোণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, তোমালোকে নতুনকৈ জন্ম হোৱা প্ৰত্যেক ল'ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ'লে জীয়াই ৰাখিব পাৰিবা।